গুড ইভিনিং, এইটো আকাশবাণী কহিমা। আজি চাম লগা নাগামিজ খবৰ পঢ়ি আছে মিৰিয়াম। পহিলা হেডলাইন্স। ভাইস প্ৰেছিডেণ্ট জগদীপ ধনখড় কৈছে অৰ্গান ডনেশ্যন হলে মানুহ লগা সবচে ডাঙৰ মৰম আৰু মন ভাল আৰু কাম ভাল দেখি পায়। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ লগত চিঠি লিখিছে হেল্থ কেয়াৰ প্ৰফেচনেলছ অপৰ সুৰক্ষিত কানুন আনিব নিমিত্তে। ফুড ছেফটি আৰু ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়াৰ পৰা ইণ্ডিয়ান ফুড ডে মাইক্ৰপ্লাষ্টিক কণ্টেমিনেশ্যনটো লৰাই কৰিব নিমিত্তে এটা প্ৰজেক্ট শুৰু কৰিছে। আৰু এডভাইজাৰ টু চিফ মিনিষ্টাৰ আবু মেহতাৰ পৰা মেলবৰ্ণ ডে নাগালেণ্ড লগা ৰিচ কালচাৰেল হেৰিটেজ লগা জানকাৰিত ভাগ কৰিছে। ভাইস প্ৰেছিডেণ্ট জগদীপ ধনখড়ৰ পৰা আজি অৰ্গান ডনেশ্যন অপৰ জৰুৰী থকা কথা আনিছে। ইটো হলে এটা স্পিৰিচুৱেল এক্ট আছে আৰু মানুহ লগা সবচে ডাঙৰ ভাল কাম মানি যায় কৈছে। তাই বুজাইছে কি অৰ্গান ডনেশ্যনটো ফিজিকেল জেনেৰোচিটি পৰা বেছি ওপৰ আছে। ইটো হলে একদম মৰম ডাঙৰ মানুহ ওপৰ থাকিয়া মানুহ লগা দুখ পেহলা ভাৱনা কৰিয়া আছে কৈছে। এটা ইভেণ্ট যোনটো জেন ছচিয়েল গ্ৰুপ চেণ্ট্ৰেল সংস্থান আৰু দাদিজি দেই দান সমিতিৰ পৰা বডি ডনাৰ্ছ লগা ফেমিলি ওপৰত সন্মান দিবলৈ কাৰণে দৰকাৰ কৰিছে। তাতে ভাইচ প্ৰেছিডেণ্ট কথা আনি আছো মই। তাইৰ পৰা সব লগত মন উঠাই দিছে আৰু কৈছে সব মানুহ অৰ্গেন ডনেশ্যনটো একদম ডাঙৰ মিছন আছে বুলি বুজিব লাগে আৰু মানুহকে মদক দিব লাগে। ধনখড়ৰ পৰা ৱৰ্ল্ড অৰ্গেন ডনেশ্যন ডে লগা থিম বি দ্য ৰিজন ফৰ চাম ওৱান স্মাইল টুডে, যোনটো হলে আজি একজন লগা চেহেৰাতে খুচি দিয়া লগা কাৰণ হবি লগা বুজাই কেনে সব লগত ইটো চলাই যাবলৈ মন উঠাই দিছে। তাই আৰবী আমি খান লগা বদন্ত দুনিয়া ভাল কৰিব নিমিত্তে চলাব পাৰিয়াটো কৈছে আৰু অৰ্গেন ডনেশ্যনটো বিজনেছ একটা বনাই দিয়া অপৰচুনিটিত দেখাই কেনে কৈছে অৰ্গান দান দিয়াটো হলে পইচাৰ কাৰণে নকৰিব লাগে কিন্তু কৰ্তব্য মৰম থাকি কেনে কৰিব লাগে কৈ দিছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যন IMAৰ পৰা প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদীৰ লগত আৰ জি কাৰ মেডিকেল কলেজ লগা হাদছা ওপৰ লিখিত দিছে। তাইখান লগা মাংটো হেল্থ কেয়াৰ ৱৰ্কাৰ্ছ খান ওপৰ সুৰক্ষাৰ কাৰণে দেশতে নতুন কানুন আনিবলৈ কৈ আছে। IMA খান হলে হস্পিটেলছতে বি এয়াৰপৰ্টছতে নিচিনা তাকৰা ছিকিউৰিটি দিবলৈ আৰু ছেফ জ'নছ মেণ্ডেটৰী ছিকিউৰিটি মেজাৰ্ছ ৰাখিবলৈ কৈ দিছে। তাইখান আৰু ঠিক পৰা পুছতাছ ইনভেষ্টিগেশ্যন ক্ৰাইম ওপৰ কৰি কেনে জল্দি ন্যায় আনিবলৈ মাঙিছে আৰু এফেক্টেড ফেমিলি ওপৰত জৰুৰী কম্পেনচেশ্যন দিবলৈ কৈ দিছে আৰু ডক্টৰছ খান নিমিত্তে কামতে সুৰক্ষিত জাগা দিবলৈ কৈছে। ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অফ ইণ্ডিয়া FSSAI আজি এটা নতুন প্ৰজেক্ট লঞ্চ কৰিছে খা সামানে মাইক্ৰপ্লাষ্টিক কণ্টেমিনেশ্যন ভাৰী থাকি হাতাব নিমিত্তে। ইটো প্ৰজেক্ট লগা আচলী ভাৱনাটো হলে মাইক্ৰ নেনো প্লাষ্টিক ছোট প্লাষ্টিক ধৰিব নিমিত্তে ষ্টেণ্ডাৰ্ড মেথড চলাই যাব আৰু আলগ আলগ লেবছ লগত ৰিজাল্টটো চাব আৰু মানুহখন কিমান ইটো মাইক্ৰপ্লাষ্টিকটো এক্সপ'জ কৰি আছে ইটো লগা জাঞ্চ ৰাখিবলৈ আছে। ইটো লগা জ্ঞানটো হলে দেশতে টপ ইনষ্টিটিউচনছ খান লগা মদৰ পৰা শুৰু কৰি আছে CSIR ইণ্ডিয়ান ইনষ্টিটিউট অফ টক্সিকলজি ৰিচাৰ্চ লক্ষ্ণৌ, ICAR চেণ্ট্ৰেল ইনষ্টিটিউট অফ ফিছাৰিজ টেকনলজি কোচি আৰু বিৰলা ইনষ্টিটিউট অফ টেকনলজি এণ্ড ছায়েন্স বিলানী খান বি মিলাই কেনে আছে। ইটো প্ৰজেক্ট লগা ৰিজাল্ট পৰা অকল ৰেগুলেটৰী একচনকে মদত নাদিব কিন্তু মাইক্ৰপ্লাষ্টিক কণ্টেমিনেশ্যন প্লাষ্টিক চলা পৰা আৰু মানুহ আৰু এনভাইৰমেণ্ট ওপৰ বিয়াটো ডেশবৰ্ডে বুজাব পাৰিব কৈছে। ডকুমেণ্টেৰী ফিল্ম হেড হাণ্টিং টু বিট বক্সিং যোনটো গ্ৰেমি অস্কাৰ আৰু BFT এৱাৰ্ডছ লগা উইনাৰ ডক্টৰ AR ৰহমান পৰা বনাইছে। ইটো মেলবৰ্ণ অষ্ট্ৰেলিয়াতে ৱৰ্ল্ডে পহিলাবাৰ দেখাইছে আৰু ইটো ইভেণ্টে চিফ মিনিষ্টাৰ অফ নাগালেণ্ড লগা এডভাইজাৰ আৰু IDAN চেয়াৰমেন আবু মেহতা, টাফমা চেয়াৰমেন থেজা মেৰুন যোন হলে ইটো ফিল্ম লগা এক্সিকিউটিভ প্ৰডিউচাৰ্ছ আছে তাইখান বি চামিল থাকিছে। ৱৰ্ল্ড প্ৰিমিয়াৰতে ফেষ্টিভেল টকছ আৰু কনভাৰ্চেশ্যন সময়তে মেহতা পৰা নাগা জাতিতে ৰিচ হিষ্ট্ৰী আৰু হেৰিটেজটো গানা আৰু ডেন্সেছ খানতে দেখিয়াটো কৈছে। তাই আৰু বেছি পুৰণা আৰু লাম্বা চুলি কেনে আহি থকা হৰ্ণবিল ফেষ্টিভেল ওপৰ বি কথা কৈছে আৰু সিটো ফেষ্টিভেল হলে নাগা ইউথ লগা তাকত ক্ৰিয়েটিভিটি দেখা দিন আছে কৈছে। মেহতা পৰা গ্লবেল কমিউনিটিৰ লগত ফেষ্টিভেল অফ ফেষ্টিভেলছতে আহিবলৈ ইনভাইট কৰিছে আৰু নাগা মানুহখন হিউমেনিটি উচাইৰ কাৰণে ভাল কাম কৰিয়াটো চাবলৈ কৈছে। এইটো সময় টাফমা চেয়াৰমেন থেজা মেৰু কৈছে কি ফিল্ম লগা আচলী হিৰোছ হলে নাগালেণ্ড লগা মিউজিচিয়ানছ আৰু আৰ্টিষ্ট খান আছে। মেৰু আশা ৰাখিছে কি এইটো ফিল্ম পৰা নাগালেণ্ডে মিউজিক ইণ্ডাষ্ট্ৰী ওপৰত খাচ পেহচান দি কিনে ইণ্টাৰনেশ্যনেল প্লেটফৰ্মছতে পুঞ্চিবলৈ মদত দিব। আপনি খান এইটো আকাশবাণী কহিমাৰ পৰা দিয়া খবৰ শুনি আছে। আপনি খান এইটো খবৰটো নিউজ অন এয়াৰ এপ আৰু ইউটিউব চেনেল AIR নিউজ কহিমাৰ পৰা শুনিব পাৰিব। Union Home Minister Amit Shah koise Citizenship Amendment Act to kunu religion laga citizenship right to naloi koise kintu itu para Indian refugees logot Indian respect aru Indian citizenship milagina die koise Minister to aji Ahmedabad te 188 expatriates logot certificate award bhag kurigena kotha kuri thakise Shah para pahila Congress sarkar upor Hindu aru alag minority upper vote bank karine neglect kurigena khushi na pato janaise tai modi sarkar para desh barte caa implement kuribole kotha dia upor kotha koise agote aro minister para alag alag kam Ahmedabad municipal corporation para 1000 crore taka laga kam to Ahmedabad te unnati kam kuri thakya integrate kuri dise Central Consumer Protection Authority CCPA para Sri Ram Coaching Institute upor 3 lakh taka to fine loise 2022 UPSC Civil Service Exam laga nakli kamyabi upor advertisement dia karone Ministry of Consumer Affairs Food and Public Distribution koise itu faisla to hoile consumers khan laga right protect koribo nimite ase aro agote itu galat advertisement aro services upor nakoribo nimite Consumer Protection Act 2019 violate kuria karone Chief Commissioner Nidhi Kare aru Commissioner Anupam Mishra para Sri Ram's IAS upor misleading advertisement to joldi para hatabule order dise. CCPA jani paise ki institute para 200 upor selection claim kuriate okol 171 candidacy selected thakise aru bishi jun hoile preliminary aru mains examinations to nijor pass kurigena thaki jani paise. Itu kotha hoile coaching institute laga advertisement e nakoigena manuke gumra kuriase. Union Minister of Fisheries, Animal Husbandry and Dairying Rajiv Ranjan Singh para Department para Vaccination Chulaikena 2030 to Doctor Food and Mouth Disease FMD para India ke Azad Kuri Dibo kwa opor judge kuri se. Singh koi se livestock sector to khali India laga economy karane crucial na hoi kintu kisan laga jivan pe dikta habo koi se. Itu meeting somoi India ke 2030 tokte IMD free bonabo upper action plan upper discuss kurise. Singh kurise janwar laga bimari, specially IMD hoile, livestock sector age bahiate digdari peda kure, exalte 24 crore toka economic loss digena. Minister para idu bahari thakya bimari to control kurile, milk production utabo aro farmers khanaga life bi asan kuribo aro kamai bi utabo kurise. Aru Defence Minister Rajnath Singh Aji India Coast Guard Regional Headquarters Chennai te Regional Marine Pollution Response Center to inaugurate kurise. Idu Regional Marine Response Center hoile desh bito region de coordination asan kuribo aru oil spill ke response unified approach anibo. Itu para joldi para takra jawab dibo paribo specialized equipment trained experts aru advanced technology junto ekta ekla ekta desh para na thakibo kintu milaikena dibo paribo. Khobor se ase aro ekbar headline chunai di ase Vice President Jagdeep Dhankar koise organ donation hoile manu laga sobse dangor moram aro mon bhal aro kam bhal dikhi pai Indian Medical Association para Prime Minister Narendra Modi logot chithi likhise healthcare professionals upor surakshit kanun anibo nimite Food Safety aro Standards Authority of India para Indian food te microplastic contamination to larai koribo nimite ekta project shuru korise aro advisor to Chief Minister Abu Mehta para Melbourne te Nagaland laga rich cultural heritage laga jankari to আজি সান লগা নাগামিজ খবর ইমানতে শেষ করেছে আপনি কাজ সব নিমিতে ভাল রাখি হবে